فلما آتاهما صالحا جعلا له شركاء فيما آتاهما فتعالى الله عما يشركون.
তাৰপিছত যেতিয়া তেওঁ সিহঁতক এজন পূৰ্ণাংগ সুসন্তান দান কৰে, তেতিয়াই সিহঁতক তেওঁ যি প্ৰদান কৰিছে সেই বিষয়ে সিহঁতে বহুতো অংশীদাৰী নিৰ্ধাৰণ কৰে। প্ৰকৃততে সিহঁতে যিসকলক তেওঁৰ লগত অংশীদাৰী স্থাপন কৰে, আল্লাহ সেইবোৰৰ পৰা বহু ঊৰ্ধত।